এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান প্ৰধান বাতৰিসমূহ হৈছে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি 43 গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান, নগাঁও জিলাৰ ধিং ৰাজহচক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত তৃতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত, ৰাজ্যৰ কেইবাখনো জিলাত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা বাতিলৰ বাবে ৰাজ্য চৰকাৰৰ আজি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আৰু অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীৰ জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি 43 গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত 16 গৰাকী যান্ত্ৰিক অভিযন্তা, 11 গৰাকী বৈদ্যুতিক অভিযন্তা, 8 গৰাকী জনস্বাস্থ্য অভিযন্তা, 6 গৰাকী পৰিৱেশিক অভিযন্তা আৰু 2 গৰাকী ব্যৱহাৰিক অভিযন্তা আছে। দিছপুৰৰ লোকসেৱা ভৱনৰ চৌহদত আজি বিয়লি 3 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰিব। অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। নগাঁও জিলাৰ ধিং ৰাজহচক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত আজি তৃতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত আছে। জলাশয়ৰ 230 বিঘা ভূমিত খন্দা 565টা অবৈধ পুখুৰীত এই উচ্ছেদ অভিযান চলোৱা হৈছে। ৰৌমাৰী বিলৰ বোৱতী সুঁতি বন্ধ কৰি একাংশ ৰাইজে এই পুখুৰীসমূহ খান্দিছিল আৰু ইয়াৰ ফলত অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। এই অভিযানৰ বাবে 300 শতাধিক আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে। এই অভিযান 19 আৰু 20 ডিচেম্বৰতো চলিব বুলি আমাৰ সংবাদদাতাই জনাইছে। পৰহিৰে পৰা চলা এই উচ্ছেদ অভিযানত মৈৰাধ্বজ, বেচামাৰী, শালমৰাবৰী, অকৰাবৰী, গেলেকনি বিলৰ টুকটুকী, শালনাবাৰী আৰু আহোম গাঁৱৰ অবৈধভাৱে পুখুৰী খনন কৰা চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে। ৰাজ্য চৰকাৰে ৰাজ্যৰ কেইবাখনো জিলাত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা বাতিলৰ বাবে আজি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ নিষেধাজ্ঞা বলবৎ হৈ থকা 7খন জিলাত গাহৰিৰ দেহত আফ্ৰিকান ছুৱাইন ফিভাৰৰ লক্ষণ চিনাক্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণৰ কথা বিবেচনা কৰিছে বুলি পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰিছে। কালি ধেমাজিত এখন পৰ্যালোচনা বৈঠকত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰি কয় যে আফ্ৰিকান ছুৱাইন ফিভাৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়া তথা চিকিৎসকসকলৰ সৈতে আলোচনা কৰিছে। ক্ষতিগ্ৰস্ত গাহৰি পালকসকলক পৰ্যায়ক্ৰমে ক্ষতিপূৰণ দিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ৰিভিউ মিটিং কৰিলো আৰু বিশেষকৈ আফ্ৰিকান ছুৱাইন ফিভাৰৰ ইছ্যুটো এই প্ৰসংগটো লৈ আমি গোটেই অসমত পৰিক্ৰমা কৰি আছো আৰু আমি দেখিলো যে লাষ্ট 1 মান্থ ইয়াত কোনো পজিটিভ কোনো কেচ নাই আৰু বহুতকেইটা ডিষ্ট্ৰিক্ট যিমান 7টা ডিষ্ট্ৰিক্টো আছিল এই 7টা ডিষ্ট্ৰিক্ট যে বেন কৰা আছিল তাতে কোনো পজিটিভ কেচ নাই লাষ্ট মানে কিমান দিনলৈকে। তো এই কাৰণে আমি ভাবিছো যে অহাকালি আমি এটা সিদ্ধান্ত লম আৰু ডিষ্ট্ৰিক্টৰ যিটো বেন এইটো খুব সোনকালে উদ্ধ কৰি দিয়া হ'ব। আমাৰ বহুত প্ৰগ্ৰেছিভ ফাৰ্মাৰ, অৰ্গেনাইজ ফাৰ্মাৰ তেওঁলোকৰ যিমান লছ হৈছে এইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট 50% আৰু ষ্টেট গভৰ্ণমেণ্ট 50% শ্বেয়াৰ 50-50 শ্বেয়াৰ এই কম্পেনচেশ্যনটো দিয়া হয়।
অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায় চৌধুৰীক তেজোদীপ্ত ধ্যান ধাৰণা আৰু চেতনাৰ সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে বিভূষিত কৰা হৈছিল। 1950 চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1965 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰায় চৌধুৰীয়ে তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি কাব্যপুথিৰ উপৰি কেইবাখনো নাটক ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি অসমৰ জাতীয় জীৱনৰ বৰেণ্য সত্তা অসম কেশৰীক শ্ৰদ্ধাৰে স্মৰণ কৰে। স্বাধীনতা সংগ্ৰামৰ পৰা অসমীয়া ভাষা, সাহিত্য তথা সমাজ সংস্কৃতিলৈ ৰায় চৌধুৰীয়ে অমূল্য অৱদান আগবঢ়াই গৈছে বুলি তেওঁ উল্লেখ কৰে। অসম কেশৰীৰ স্বদেশ প্ৰেমৰ আদৰ্শই এখন সমৃদ্ধ অসম গঢ়াৰ বাবে প্ৰতিটো প্ৰজন্মক উৎসাহিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। নৱৰত্ন উচ্চ মাধ্যমিক বিদ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিয়ে দূৰণিবটীয়া ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ অহা যোৱা কৰাত সহায় কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ বিদ্যালয়ত উপস্থিতিৰ হাৰ বৃদ্ধি পাব। তেওঁ আঁচনিৰ জৰিয়তে উপকৃত হোৱা সকলো শিক্ষাৰ্থীৰ সফল শৈক্ষিক ভৱিষ্যতৰ বাবে শুভেচ্ছা জনায়। উল্লেখযোগ্য যে ধেমাজি সমষ্টিৰ 3308 গৰাকী শিক্ষাৰ্থী এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে গোলাঘাট জিলাৰ খুমটাইত প্ৰতিদিনে বন্যহস্তীৰ উপদ্ৰৱে জনসাধাৰণক বিপাঙত পেলাইছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, আজি পুৱতি নিশা হেনচুৱা গাঁৱত বনৰীয়া হাতীয়ে বহুকেইটা পৰিয়ালৰ ঘৰ ভাঙি পেলায়। খুমটাইৰ চিনাতলি, হেনচুৱা, ভোলাগুৰি, অকা গাঁওকে ধৰি বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে শ শ বিঘা ধান খেতিও নষ্ট কৰে। গাঁওবাসীয়ে এই ক্ষেত্ৰত বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে। তেওঁলোকে ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়াৰ লগতে হাতীৰ জাকটোক বনাঞ্চললৈ উভতাই পঠোৱাৰ বাবে ব্যৱস্থা ল'বলৈ প্ৰশাসনক আহান জনাইছে। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপ সিং তেৰণে আজি বৈঠালাংছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 3,78,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া শিক্ষাৰ্থী আৱাসৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত ধৰতী আবা জনজাতীয় উৎকৰ্ষ গ্ৰাম্য অভিযানৰ অধীনত নিৰ্মাণ হ'বলগীয়া এই শিক্ষাৰ্থী আৱাসত 50 ছাত্ৰ আৰু 50 ছাত্ৰী থকাৰ সুব্যৱস্থা আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। জাগীৰোডৰ জোনবিলৰ পাৰত অহা 22 জানুৱাৰীৰ পৰা 3-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোভা দেওৰজাৰ পৰম্পৰাগত ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ'ব। এইবেলি জোনবিল মেলাত জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। মেলাৰ দ্বিতীয় দিনা বিনিময়ৰ হাত বহিব। সেইদিনাখন মেলাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। মুখ্যমন্ত্ৰীয়ে মেলাথলীত বহা মধ্য অসমৰ 22 তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰিব। 24 জানুৱাৰীত গোভাদেউ ৰজাৰ অৰম্বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্ৰতীকী ৰূপত কৰ সংগ্ৰহৰ পাছতে 3-দিনীয়া এই মেলাৰ সামৰণি পৰিব। বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত অনুষ্ঠিত এই মেলাত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। অস্থি পৰিচৰ্যা বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যসেৱাৰ মূল উপাদান বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীত আয়োজিত ভাৰতীয় অস্থি চিকিৎসা সংস্থাৰ 70 সংখ্যক পূৰ্ণাংগ অধিৱেশনত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যৰ প্ৰতিখন জিলাত চৰকাৰে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে আৰু ইতিমধ্যে 15খন চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম কৰি তোলা হৈছে। 2030 চনৰ ভিতৰত ৰাজ্যত 25খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ চিকিৎসাত বিশেষ গুৰুত্ব আৰোপ কৰা বুলি প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন 150-দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ড০ দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 বিশ্বনাথ জিলাত চলি থকা স্বাস্থ্য বিভাগৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ড০ যোগেন চন্দ্ৰ বেচাৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বিশ্বনাথ জিলাৰ সংবাদদাতা অমলান কাশ্যপ সাহাই। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। ভাৰত বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত অসম আৰু বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। প্ৰতিবেশী ৰাষ্ট্ৰখনত শেহতীয়াকৈ মৌলবাদী শক্তিৰ উত্থানৰ ফলত দুয়ো দেশৰ পাৰস্পৰিক সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কালি দিল্লীত থকা বাংলাদেশৰ উচ্চায়ুক্ত ৰিয়াজ হামিদুল্লাক আলোচনাৰ বাবে তলব কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শেহতীয়াকৈ বাংলাদেশত এখন প্ৰতিবাদী সভাত দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰক ঘনিষ্ঠ এজন ৰাজনৈতিক নেতাই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়াৰ পাছতে দেশখনৰ উচ্চায়ুক্তক তলব কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি 43গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান। নগাঁও জিলাৰ ধিং ৰাজহচক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত তৃতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত। ৰাজ্যৰ কেইবাখনো জিলাত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা বাতিলৰ বাবে ৰাজ্য চৰকাৰৰ আজি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আৰু অসম কিশোৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40।